হেল্ল'
পপী বৰাৰ নাম্বাৰ হয়নে এইটো?
অঁ হয় হয়, কোনে ক'লে?
মই কৃষক হেল্পলাইন এপাৰ্ট কৃষি বিভাগৰ পৰা ফোন কৰিছিলোঁ আপোনাক। আপুনি যোৱা মে মাহৰ 1 তাৰিখে কৃষকৰ ফালৰ পৰা আপোনাৰ ফোনত টেলিগ্ৰাম বুলি এপ এটা ডাউনলোড কৰিছিলে আৰু তাত এখন অধ্যায় পৰিছিলে সঞ্চয় পেঞ্চন লোন আদিৰ ওপৰত। এখন এপাৰ্টৰ পৰা চাৰ্টিফিকেটো পাইছিলে আপোনাৰ ফোনতে আৰু ফৰ্মখন ফিল আপ কৰিছিলে আপুনি ফাৰ্মাৰ হেল্থ ছাৰ্ভে বুলি। সেই ফৰ্মখনত আপোনাৰ কিছুমান তথ্য আধৰুৱা হৈ থাকিলে, গতিকে আধৰুৱা তথ্যখিনি ল'বলৈ আৰু কেইটামান চৰকাৰী আঁচনিৰ বিষয়ে জনাবলৈ আপোনাক ফোন কলটো কৰা হৈছিলে। আপোনাৰ ঘৰ নগাঁও জিলা হয় বহৰামপুৰ কাৰিয়নী হেঙুলি হয়। আপোনাৰ বয়স কিমান?
মোৰ বয়স হয়
30। আপোনালোকৰ পৰিয়াল কেইজন?
পৰিয়াল মানে মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালী এজনী,
তিনিজন। আপোনাৰ হাজবেণ্ডৰ নাম আৰু বয়সটো জনাব।
মোৰ হাজবেণ্ডৰ নাম হ'ল প্ৰমোদ বৰা, 42। এজটো হ'ল 42।
42 নাম?
নাম পংকজ বৰা।
আচ্ছা, আপোনালোকে খেতি বাতি কৰেনে?
হয় কৰা হয়।
খেতি বাতি এনে ধানৰে কৰে নে আৰু কিবা বেলেগ চব্জি পাতিও কৰে?
চব্জি পাতি মানে তেনেকুৱা নহয়, আমাৰ ধান খেতি আছে, দুটা ধান খেতি আছে, বড়ো খেতি হয় আৰু
আচ্ছা। এনে মাহ হিচাপত যদি মই আপোনাৰ ইনকাম বুলি দিওঁ তেনেহ'লে এটা মাহত আপোনালোকৰ ইনকাম 4-5 হাজাৰ মান থাকেনে?
অঁ তেনেকৈ মোটামুটি।
ঠিক আছে, আৰু এইখিনি খৰচ পাতি কৰিতো হাতত 500 মান ৰাখিবও পাৰে চাগে?
অঁ পাৰে পাৰে।
ঠিক আছে বাৰু, মই আপোনাৰ এতিয়া কেইটামান বেংকিং প্ৰডাক্ট আৰু কেইটামান চৰকাৰী আঁচনিৰ বিষয়ে সুধিম। আপুনি যদি জানে জানো বুলি ক'ব, আৰু যদি জানিব বিচাৰে মোক সুধিব পাৰে। আপোনাৰ বেংক একাউণ্ট আছে?
আছে।
আয়ুষ্মান কাৰ্ডখন বনাইছেনে, মানে হেল্থ কাৰ্ডখন যে?
হেল্থ কাৰ্ডখন বনাবলৈ মোৰ হেৰি ৰেচন কাৰ্ডখন
নাছিলে
আগতে, মানে মোৰ শাহুমা নামত আছিলে, তাৰপিছত শাহুমা টুকুৱা পিছত এতিয়া মোৰ নামত ৰিচেণ্টলি আহিছেহে, মানে মই এতিয়া বনাবৰ কাৰণে এতিয়া মানে যোগাযোগ কৰি আছো এই ইলেকশ্যনৰ লাইনটো অফ কৰি ৰখাইছো।
হয় হয়, এতিয়া আপুনি বনাই ল'ব, কাৰণ এইখনত আপুনি 8 লাখ টকাৰ এটা সাহাৰ্য পায় নহয় চিকিৎসাৰ কাৰণে, সকলোবোৰ গভৰ্ণমেণ্ট হস্পিটেলতে দিয়ে আৰু আজিকালিতো কিছুমান প্ৰাইভেট হস্পিটেলতে দিয়ে, গতিকে এইখন বনাই ল'ব। আপোনালোকৰ হাজবেণ্ড আৰু ৱাইফ দুয়োজনেৰে বনাব, আৰু ছোৱালীজনী যদি ডাঙৰ হৈছে তাইৰ নামতো বনাই ল'ব পাৰিব। হয়, তেনেহ'লে বনাই ল'ব পাৰিব এইখন। আৰু মই আপোনাক ৰেকাৰিং আৰু PPF বুলি দুটা একাউণ্ট আছে, এই দুটাৰ বিষয়ে অকণমান জনাই দিছোঁ। আপোনাৰ এতিয়া যিটো নৰ্মেল মানে ছেভিং একাউণ্ট, সেই একাউণ্টত আপুনি পইচা পাতি জমা কৰে, জমা কৰিলেও তাৰ পৰাতো কোনো ধৰণৰ সুত নাপায় ন, আৰু পালেও বছৰৰ মূৰত কেতিয়াবা 1-2% কিবা এটা পায়। কিন্তু আপুনি সেই বেংকতে হওক বা পোষ্ট অফিচতে হওক, আপুনি যদি ৰেকাৰিং বুলি একাউণ্ট এটা খোলে, তাতে যদি মাহত আপুনি মিনিমাম 100 টকাকৈ জমা কৰে, তাত এটা সুত লাভ কৰিব পাৰে প্ৰতি 3 মাহৰ মূৰে মূৰে আৰু প্ৰতি বছৰে বছৰে। আৰু ৰেকাৰিংটো মিনিমাম আপুনি 2-3 বছৰৰ পৰা মেক্সিমাম 10 বছৰৰ কাৰণে কৰিব পাৰে আপোনাৰ সুবিধা অনুযায়ী। আৰু এইটো আপোনাৰ বেংক বা পোষ্ট অফিচ দুয়োটাতে কৰিব পাৰে, য'ত আপোনালোকৰ সুবিধা হয়। আৰু এটা আছে PPF বুলি কয়, PPFটো হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। PPFত মিনিমাম 500ৰ পৰা মেক্সিমাম আপুনি 1.5 লাখলৈকে জমা কৰিব পাৰে, আৰু এই পইচাটো আপুনি প্ৰতি মাহে মাহেও জমা কৰিব পাৰে, বা আপোনাৰ হাতত যদি কেতিয়াবা অকণমান পইচা বেছিকৈ আহি যায় সেই পইচাখিনি PPFত জমা কৰিব পাৰে 15 বছৰৰ কাৰণে। ইয়াত আপোনাৰ সুত এটা দিয়ে, সুতটো প্ৰতি মানে মাহে মাহে দিয়ে, আৰু সুতৰ যিটো হাৰ সেইটো 7.1 চলি আছে বৰ্তমান, মানে যথেষ্টখিনি ভাল চলি আছে। আপোনালোকে কৰিব বিচাৰে যদি কৰিব পাৰিব। আৰু আপুনি অৰুণোদয়টো নাপাইছেগৈ, আপোনালোকৰ ৰেচন কাৰ্ড যিহেতু নাছিলে। আচ্ছা আচ্ছা, এপ্লাই কৰিছে মানে? হয়, এপ্লাই কৰিছে যদি হ'ব দিয়ক। আৰু PM কিষাণৰ পইচা পায়নে আপোনাৰ হাজবেণ্ডে?
নাপায় নাপায়।
যদি নাপায় তেনেহ'লে এপ্লাই কৰিব পাৰে, যদি আপোনাৰ হাজবেণ্ডৰ নিজা নামত মাটি 7 বিঘাতকৈ কম আছে তেনেহ'লে APM কিষাণৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াত বছৰত 6,000 টকাকৈ দিয়ে এটা পৰিয়ালক, 3টা কিস্তি দিয়ে। কি ক'লে? হয় এপ্লাইটো আপোনালোকৰ চি এছ বি চেণ্টাৰ আছে নহয় কিছুমান তাতেও কৰিব পাৰে বা অনলাইন কৰি দিয়া কিছুমান দোকান থাকে আজিকালি তাতেও কৰিব পাৰে বৰ্তমান এইটো অনলাইন চলি আছে কৰিব পাৰিব
ডকুমেণ্ট কি কি লাগিব বাইদেউ
আপোনালোকৰ হাজবেণ্ডৰ নামত কৰিলে তেখেতৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি গোটেই লাগিব লগতে মাটি বাৰীৰ যিখিনি ডকুমেণ্টছ আছে তাৰে জেৰক্স কপি নিলে হ'ল অৰিজিনেল নিব নালাগে সেইখিনি ডকুমেণ্টছখিনি লৈ গ'লে হ'ল হয় আৰু দুটা মই চৰকাৰী ইঞ্চুৰেঞ্চ আঁচনিৰ বিষয়ে জনাই দিছোঁ এটা হৈছে আপোনাৰ জীৱনজ্যোতি বীমা এটা সুৰক্ষা বীমা জীৱনজ্যোতি বীমাত বছৰত 436 টকাকৈ দিব লাগে সেইটো আপোনালোকৰ ডেথ ইঞ্চুৰেঞ্চ হয় মানে যাৰ নামতে কৰে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ পৰিয়ালে 2 লাখ টকাৰ এটা সাহাৰ্য পায় আৰু যিটো সুৰক্ষা বীমা সুৰক্ষাটো এক্সিডেণ্টেল কি ক'লে জীৱনজ্যোতিটো না সুৰক্ষাটো আছে নে জীৱনজ্যোতি আচ্ছা সুৰক্ষাটো কৰিব কৰি ল'ব এইটো বছৰত 20 টকাহে গতিকে এইটো কৰি থ'ব পাৰিব এইটো বছৰত 20 টকা যিহেতু এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হয় কৰি থ'ব পাৰিব আপোনালোকে আৰু এইটো জীৱনজ্যোতিটো য'ত কৈছে তাতে কৰিব পাৰিব হয় ঠিক আছে মই এটা লোনৰ বিষয়ে জনাইছোঁ এটা আছে মুদ্ৰা লোন এটা কে চি চি লোন মুদ্ৰাটো সৰু সুৰা ব্যৱসায়ৰ কাৰণে ল'ব পাৰে যিটো আপোনালোকে হয় এইখনেৰে আপোনালোকে এইটো মানে বুজিলে যে আপুনি এজন বিত্তীয় শিক্ষাৰে শিক্ষিত নাগৰিক গতিকে সেইখনেৰে সেইটো বুজা যায় আৰু লগতে আপোনালোকৰ কেতিয়াবা যদি এনেকুৱা ধৰণৰ প্ৰগ্ৰেম হয় সেইখন চাৰ্টিফিকেটখন দেখুৱাই যদি তেতিয়াহ'লে আপোনালোকে মানে বিত্তীয় শিক্ষাৰ বিষয়ে যে জানে সেইখিনি তেওঁলোকে গম পাব আৰু সেইকাৰণে এই চাৰ্টিফিকেটখন দিয়া হৈছে হয় আৰু কিবা যদি তথ্য আপোনালোকে লোন আদিৰ বিষয়ে বা আঁচনি আদিৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে আপোনাৰ টেলিগ্ৰাম এপত এটা টোল ফ্ৰী নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ ওচৰত বেংকৰ বিষয়া আছে কেইজনমান তেখেতসকলে আপোনাক ফোনতে তথ্যখিনি আৰু ভালদৰে বুজাই দিব পাৰিব কিবা যদি অসুবিধা হয় সেই টোল ফ্ৰী নাম্বাৰটোত ফোন কৰিব পাৰিব ঠিক আছে বাৰু দিয়ক ধন্যবাদ হয় আপনার কিছু ভিডিও আরো ওইখানে দেখা হচ্ছে সরকারের কিছু আঁচনির উপর পেনশনের উপর